গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জেলুমণি শইকীয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 9 ছেপ্টেম্বৰত 21 সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্ৰস্তুতি অব্যাহত আছে। দক্ষিণ সোণমৰা মানকাছৰ জিলাৰ সদৰ হাতীকিনৰিত আজি এই পিয়লৰ বাবে জিলা পৰ্যায়ৰ গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম পশুপালন বিভাগৰ অধীনত হাতীনিমাৰী মহকুমা পশুপালন বিভাগে জিলাখনৰ শতাধিক বিষয়া কৰ্মচাৰীক এখন কৰ্মশালাৰ জৰিয়তে পশুধনৰ গণনা কাৰ্য সম্পৰ্কে অৱগত কৰে। এই কাৰ্যসূচীত হাতীনিমাৰী মহকুমা পশুপালন বিষয়াকে ধৰি কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত আছিল। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছত দেশৰ 500খন জিলাৰ প্ৰতিখন গাঁৱত বিভাগীয় বিষয়াসকলে জৰীপ চলাব বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে আজি গুজৰাটৰ গান্ধীনগৰত 7ম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ এই কাৰ্যসূচীৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰিপুষ্টি আৰু অধ্যয়ন, প্ৰযুক্তি নিৰ্ভৰ উদ্যমৰ সহায়ত তথা পৰিপূৰক আহাৰৰ দ্বাৰা দেশত পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ প্ৰয়াস কৰা হ'ব। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ কন্যা শিশু আৰু মহিলাসকলৰ স্বাস্থ্য উন্নত হলেহে বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱায়িত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা কেন্দ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰৰ বাজেটত কন্যা শিশু আৰু মহিলাসকলৰ কল্যাণৰ লক্ষ্যৰে 3,00,000 কোটি টকা আবণ্টন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানতে দেশৰ সকলো অংগনবাড়ী কেন্দ্ৰৰ এক পেৰ মা কে নাম অভিযানৰ শুভাৰম্ভ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন কালিৰে পৰা নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আজি পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয়। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই মুকলি কৰা এই শোভাযাত্ৰাত 3,000+ লোকে অংশগ্ৰহণ কৰে। মৰিগাঁও জিলাৰ চাৰণবিলত আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আজি পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চাৰণবিল কেনয়িং আৰু কায়াকিং জলক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত প্ৰতিযোগিতাখন মন্ত্ৰী নন্দিতা গাৰলোচাই উদ্বোধন কৰে। অনুষ্ঠানত ক্ৰীড়া বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে। দুটা শাখাত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতাত মুঠ 12টা দলে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ সোণাৰী পৌৰসভা এলেকাত অৱস্থিত সকলো দোকান ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰী পৌৰসভাই নিৰ্দেশনা জাৰি কৰিছে। চৰাইদেউ জিলা ঐক্য মঞ্চই দিয়া স্মাৰক পত্ৰৰ প্ৰতি সন্মান জনাই সোণাৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াই অসমীয়াত নামফলক ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে। জাৰি কৰা নিৰ্দেশ অনুযায়ী অহা 10 ছেপ্টেম্বৰৰ ভিতৰত সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত অনা নামফলকসমূহ অসমীয়াত লিখিবলৈ নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক এখন পৰ্যালোচনা বৈঠক আজি যোৰহাট আৰক্ষী ছাউনীত অনুষ্ঠিত হয়। যোৰহাট আৰক্ষী অধীক্ষকৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আৰক্ষীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। যোৱা মাহত পাৰদৰ্শিতা দেখুওৱা আৰক্ষীক এই বৈঠকত পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়। গোলাঘাট জিলাত দুৰ্যোগ প্ৰশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰ আজি মুকলি কৰা হয়। গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে কেন্দ্ৰটো মুকলি কৰে। অনাগত দিনত জিলাখনত দুৰ্যোগ প্ৰশমন, ক্ষীপ্ৰ যোগাযোগ আৰু তাৎক্ষণিক সঁহাৰিৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক তথা উপসচিব অলকানন্দ মেধিয়ে এই জৰুৰীকালীন সেৱা কেন্দ্ৰই দুৰ্যোগৰ সময়ত জিলাবাসীক সেৱা আগবঢ়াব বুলি উল্লেখ কৰে। পেৰিছত অনুষ্ঠিত পেৰালিম্পিকত ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলছ SH-1 শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ভাৰতীয় ছাটলাৰ সুকান্ত কদম বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তিনিচুকীয়াৰ পেঙেৰিত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত সেনাবাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত এটা ৰাইফল, দুটা মেগজিন, গুলী আৰু বিস্ফোৰকসহ ভালেমান সামগ্ৰী জব্দ কৰা হৈছে। অস্ত্ৰ শস্ত্ৰসমূহ উগ্ৰপন্থী আলফা স্বাধীনৰ বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।